ইউ 25 অধ্যায় বিলদদৰ তৃতীয় বক্তৃতা। তাতে চুহিয়া বিলদদে পুনৰাই উত্তৰ কৰি ক'লে, প্ৰভুত্ব আৰু ভয়ানকৰ্তা তেওঁ লগত আছে। তেওঁ নিজৰ উচ্চ স্থানবোৰত শান্তি ৰাখে। তেওঁ বাহিনীসকলৰ সংখ্যা আছেনে আৰু তেওঁ দীপ্তি কাৰ ওপৰত প্ৰকাশিত নহয়, তেন্তে ঈশ্বৰৰ আগত মানুহ কেনেকৈ ধাৰ্মিক হ'ব পাৰে আৰু তিৰোতাৰ পৰা জন্মাজনে কেনেকৈ সুচী হ'ব পাৰে। চোৱা, তেওঁ আগত চন্দ্ৰও দীপ্তিমান নহয় আৰু তৰাবোৰো নিৰ্মল নহয়। তেনেহ'লে পোক ৰূপ মনুষ্য কিমান কম পৰিমাণে সুচী হয় আৰু কৃতস্বৰূপ মনুষ্য সন্তান কিমান কম পৰিমাণে পবিত্ৰ হয়।